এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছৰ আৰু চৰাঞ্চলত নিয়োজিত শিক্ষয়িত্ৰীসকলক গৃহ বা নিকটৱৰ্তী জিলালৈ বদলি কৰাৰ বাবে মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ, নিৰ্দিষ্ট ধৰ্মৰ ভিত্তিত কোনো দখলকাৰীয়ে সুৰক্ষা নাপাব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় প্ৰদান, গুৱাহাটীৰ খানাপাৰাত আজি অৰুণোদয়ৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠান, BWF বিশ্ব জুনিয়ৰ বেডমিণ্টন প্ৰতিযোগিতাৰ ভাৰতৰ জয়েৰে অভিযান আৰম্ভ আৰু ICC মহিলাৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি গুৱাহাটীত হ'বলগীয়া খেলত বাংলাদেশ ইংলেণ্ডৰ মুখামুখি। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ এখন বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ অধীনত সামৰি লোৱা ৰাজ্যিক কৰ্মচাৰীৰ বাবে ইউনিফাইড পেঞ্চন আঁচনি প্ৰৱৰ্তনত অনুমোদন জনোৱা হয়। সেৱাকাল সম্পূৰ্ণ হোৱা আৰু স্বেচ্ছাই অৱসৰ লোৱাৰ পাছত কৰ্মচাৰীসকলে পেঞ্চনৰ ধন লাভ কৰিব। মন্ত্ৰীসভাৰ বৈঠকত ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছৰ আৰু চৰাঞ্চলত নিয়োজিত শিক্ষয়িত্ৰীসকলক 5 বছৰ সেৱা সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোকৰ গৃহ বা নিকটৱৰ্তী জিলালৈ বদলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
অসমৰ চৰ অঞ্চলত কাম কৰি থকা যিখিনি আমাৰ ছোৱালী শিক্ষয়িত্ৰী আছে, তেওঁলোকক আমি গৃহ জিলালৈকে ট্ৰান্সফাৰ কৰাৰ বা গৃহ জিলাৰ সমীপৰ এখন জিলালৈকে ট্ৰান্সফাৰ কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছো। আগতে আছিলে যে 10 বছৰ হ'ব লাগিব, তাতো পোষ্ট থাকিব লাগিব। আজি আমি সিদ্ধান্ত লৈছো যে আমি ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাত আৰু চৰ অঞ্চলত কাম কৰি থকা আৰু 5 বছৰ সম্পূৰ্ণ কৰা সকলো ছোৱালীক আমি গৃহ জিলা বা গৃহ জিলাৰ সমীপৰ যিকোনো এখন জিলালৈকে আমি ট্ৰান্সফাৰ কৰাৰ সিদ্ধান্ত লৈছো। কোনোবা যদি ডিব্ৰুগড়ৰ ছোৱালী কাম কৰি আছে, ডিব্ৰুগড়লৈকে যদি পোষ্ট নাই, আমি তিনিচুকীয়া, শিৱসাগৰ বা ধেমাজিত দিম। যদি কামৰূপ জিলাৰ সন্তান চাউথ শালমাৰাত কাম কৰি আছে, আমি কামৰূপ জিলাত দিব নোৱাৰিলেও মৰিগাঁও, নলবাৰী আমি ইয়াত দিয়াৰ কাৰণে চেষ্টা কৰিম। ই এটা ছোৱালী শিক্ষয়িত্ৰীৰ কাৰণে এটা বহুত ডাঙৰ সকাহ হিচাপে পৰিগণিত হ'ব বুলি আমি আশা কৰিছো।
সমগ্ৰ শিক্ষা অভিযানৰ অধীনত পূৰ্বৰ 5 বছৰৰ পৰিৱৰ্তে 3 বছৰ সেৱা সম্পূৰ্ণ কৰা শিক্ষকসকলক চৰকাৰী শিক্ষক হিচাপে নিয়মীয়াকৰণতো মন্ত্ৰীসভাই অনুমোদন জনায়।
সৰ্বশিক্ষা অভিযানত কাম কৰি থকা আৰু 5 বছৰ পূৰ্ণ হোৱা শিক্ষকসকলক চৰকাৰী শিক্ষক হোৱাৰ সুবিধা দিছিলো, কিন্তু 5 বছৰৰ অপচনটো থকা কাৰণে বহুবিলাক শিক্ষকে এই স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ সুবিধা ল'ব পৰা নাছিলে। তেওঁলোকে আমাক আবেদন কৰিছিলে, এতিয়া 5 বছৰটো আমি 3 বছৰলৈকে কমাই দিছো। সৰ্বশিক্ষা অভিযানত 3 বছৰ কাম কৰিলেও তেওঁলোকক আমি সৰ্বশিক্ষাৰ পৰিৱৰ্তে চৰকাৰী শিক্ষক হিচাপে আমি পুনৰ তেওঁলোকক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম।
চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত বিতৰণৰ বাবে চাইকেল ক্ৰয়ত অনুমোদন জনোৱাৰ লগতে মন্ত্ৰীসভাই স্নাতক প্ৰথম বৰ্ষৰ পাঠ্যক্ৰমত নামভৰ্তি কৰা শিক্ষাৰ্থীৰ নামভৰ্তিৰ মাচুল পৰিশোধৰ বাবে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত 126.97 কোটি টকাৰ বিত্তীয় আবণ্টন দিয়ে। কালিৰ বৈঠকত মাষ্টাৰ ৰোল, অস্থায়ী আৰু স্থিৰ দৰমহা লাভ কৰা 1231 গৰাকী কৰ্মচাৰীক ন্যূনতম দৰমহা প্ৰদানত অনুমোদন জনোৱা হয়। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ 10,186 গৰাকী সামূহিক কেডাৰক অৰুণোদয় তৃতীয় পৰ্যায়ৰ আঁচনিৰ অধীনত হিতাধিকাৰী হিচাপে অন্তৰ্ভুক্তিটো মন্ত্ৰীসভাই অনুমোদন জনায়। ৰাজ্যৰ গ্ৰামাঞ্চলত সকলো ধৰণৰ বতৰৰ উপযোগী যোগাযোগ নিশ্চিতকৰণৰ বাবে দীৰ্ঘস্থায়ী গ্ৰাম্য দলং কাৰ্যসূচীৰ বাবে মন্ত্ৰীসভাই 4,816 কোটিতকৈও অধিক টকাৰ সংশোধিত প্ৰশাসনিক ব্যয়ত অনুমোদন জনায়। এই প্ৰকল্পৰ অধীনত 350খন নতুন দলং নিৰ্মাণ, 103খন ঠেক পকী দলং বহল কৰা, 694খন বিভিন্ন কাৰণত সংকটপূৰ্ণ দলঙৰ মেৰামতি আদিৰ কাম সামৰি লোৱা হ'ব। এই বৈঠকতে 4,287 কোটি টকা ব্যয়েৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নতুন চৌহদ নিৰ্মাণকে ধৰি আন্তঃগাঁথনি উন্নয়ন, বিশেষ চিকিৎসা উপলভ্যতা আৰু গুণগত মান বৃদ্ধিৰ বাবে আস্থা প্ৰকল্পত অনুমোদন জনোৱা হয়। তামিলনাডুত কৰ্মৰত অৱস্থাত দুৰ্ঘটনাত নিহত 9জন ভুক্তভোগীৰ পৰিয়াললৈ 5 লাখ টকাৰ এককালীন সাহায্য প্ৰদানতো মন্ত্ৰীসভাই অনুমোদন জনায়। ইপিনে বৰাক উপত্যকাৰ শিলচৰত 564,50,00,000 টকা ব্যয়েৰে এটা উৰণ সেতু নিৰ্মাণ প্ৰকল্পত মন্ত্ৰীসভাই অনুমোদন জনাইছে। প্ৰকল্পটোৰ অধীনত ট্ৰাংক ৰোডৰ পৰা কেপিটেল পইণ্ট হৈ ৰাঙীৰ খাৰীলৈকে এখন উৰণ সেতু নিৰ্মাণ কৰা হ'ব। নিৰ্দিষ্ট ধৰ্মৰ ভিত্তিত কোনো দখলকাৰীয়ে সুৰক্ষা নাপাব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। ৰাজ্যৰ খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ অন্তৰ্গত হোৱাৰ পাছতো চৰকাৰে অবৈধভাৱে ঘৰ ভাঙি দিয়াৰ অভিযোগ তুলি সদৌ অসম গৰীয়া যুৱ ছাত্ৰ পৰিষদে উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল। এই আবেদনৰ জৰিয়তে সংগঠনটোৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া লোকে চৰকাৰী ভূমি দখল কৰিলে সেয়া চৰকাৰে অবৈধ দখল হিচাপে গণ্য নকৰে বুলি মন্তব্য আগবঢ়াইছিল। মুখ্যমন্ত্ৰীৰ এই বক্তব্য বিভিন্ন মাধ্যমত যোৱা 2 আগষ্টত প্ৰকাশ পোৱাৰ পাছতো খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ক লক্ষ্য হিচাপে লৈ চৰকাৰে উচ্ছেদৰ জাননী জাৰি কৰাত সংগঠনটোৱে উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি এই আবেদন দাখিল কৰিছিল। ন্যায়ালয়ে সকলো পক্ষৰ যুক্তি শুনি এই কথা প্ৰকাশ কৰে যে ধৰ্মৰ ভিত্তিত কোনো লোকে সুৰক্ষা নাপায় আৰু আইন সকলোৰে ক্ষেত্ৰত সমানে প্ৰযোজ্য। অসম বন অধিনিয়ম 1891 উলংঘা কৰি বনভূমি দখল কৰা যিকোনো ধৰ্মৰ লোকৰ বিৰুদ্ধে চৰকাৰে উচ্ছেদ চলাব পাৰিব বুলি ন্যায়ালয়ে প্ৰকাশ কৰে। ইয়াৰ উপৰি সদৌ গৰীয়া যুৱ ছাত্ৰ পৰিষদ পঞ্জীয়নকৃত সংগঠন নহয় বাবে সংগঠনটোৰ আবেদনখন গ্ৰহণযোগ্য নহয় বুলিও ব্যক্ত কৰি ন্যায়ালয়ে কয় যে উচ্ছেদৰ বিষয়টো ব্যক্তিৰ সৈতেহে জড়িত। যদি কোনো লোকে তেওঁলোকৰ বিৰুদ্ধে আইন বিৰোধী ব্যৱস্থা লোৱা বা কোনো অধিকাৰ খৰ্ব হোৱা বুলি ভাবে তেন্তে তেওঁলোকে উপযুক্ত মঞ্চৰ দ্বাৰস্থ হ'ব পাৰিব। বুনিয়াদী অৰ্থনৈতিক সবলীকৰণেৰে ৰাজ্যক প্ৰগতিৰ দিশত লৈ যোৱাৰ লক্ষ্যৰে অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় ৰূপায়ণৰ সকলো ব্যৱস্থা সম্পূৰ্ণ কৰা হৈছে। আজি গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অৰুণোদয় তৃতীয় পৰ্যায়ৰ শুভাৰম্ভণী অনুষ্ঠান অনুষ্ঠিত হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ৰাজ্যৰ 25,000ৰো অধিক স্থানত কাইলৈ এই অনুষ্ঠান আয়োজন কৰা হ'ব। এই আঁচনিৰ অধীনত 38,00,000ৰো অধিক পৰিয়ালক অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই সন্দৰ্ভত আমাৰ গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰাই এইদৰে কয়।
সবলীকৰণৰ লক্ষ্যৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অন্যতম এখন অভিলাষী আঁচনি হৈছে অৰুণোদয়। অৰুণোদয় 2.0ৰ পিছত এইবাৰ অধিক মহিলা সাঙুৰি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে অৰুণোদয় 3.0। লক্ষ লক্ষ মহিলাৰ মুখত হাঁহি বিৰিঙাই আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় 3.0ৰ শুভাৰম্ভণি কৰিব। লক্ষণীয়ভাৱে ৰাজ্যৰ 25,000তকৈ অধিক স্থানত একে সময়তে অৰুণোদয় 3.0 আঁচনিৰ উদ্বোধনৰ সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে অৰুণোদয় আঁচনিত ইতিমধ্যে 38,00,000তকৈ অধিক পৰিয়াল অন্তৰ্ভুক্ত হৈছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বিটিআৰৰ জিলাসমূহৰ বাহিৰে ৰাজ্যৰ সকলো জিলাৰ আয়ুক্তসকলক অৰুণোদয় আঁচনিৰ ৰূপায়ণৰ কাম যথাযথভাৱে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিছে। ধন আৰু ঐশ্বৰ্যৰ দেৱী শ্ৰী শ্ৰী লক্ষ্মীদেৱীৰ পূজা কালি সমগ্ৰ ৰাজ্যতে উদযাপন কৰা হয়। ভক্তসকলে ঘৰে ঘৰে নৈবদ্য ধূপ দীপ আগবঢ়াই নিজ নিজ গৃহলৈ ঐশ্বৰ্য বিভূতি আগমনৰ কামনা কৰে। কোনো কোনো ঠাইত ৰাজহুৱাভাৱেও লক্ষ্মীদেৱীৰ পূজাৰ আয়োজন কৰা হয়। গুৱাহাটী মহানগৰীৰ বেলতলাৰ শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ, গণেশগুৰিৰ লক্ষ্মী মন্দিৰকে ধৰি বিভিন্ন মন্দিৰ আৰু নামঘৰ আদিতো এই পূজা অনুষ্ঠিত হয়। সন্ধিয়াৰ ভাগত নাম প্ৰসংগ আৰু ভোগ বিতৰণ কৰা হয়। লখিমপুৰৰ ঢকুৱাখনা, চিৰাং, বাক্সাৰ চিমলা বজাৰৰ লগতে ৰাজ্যৰ আন আন প্ৰান্ততো লক্ষ্মী পূজা পালন কৰা হয়। চিৰাঙৰ বিজনীত 4-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে লক্ষ্মী পূজা আৰু মেলা অনুষ্ঠিত হৈছে। চিৰাং জিলাৰ সদৰ কাজলগাঁৱতো 12-দিনীয়া বিস্তৃত কাৰ্যসূচীৰে লক্ষ্মী পূজা আৰু মেলা অনুষ্ঠিত হৈছে। কালি সন্ধিয়া জিলা আয়ুক্ত যতীন বৰাই পূজা আৰু মেলাথলী উদ্বোধন কৰে। বাক্সাৰ চিমলা বজাৰত 9-দিনীয়া কাৰ্যসূচীৰে লক্ষ্মী পূজাৰ আৰম্ভ হৈছে। কালি কক্লাবাৰী পৰিষদীয় সমষ্টিৰ পৰিষদ মন্টু বড়োৱে মুখ্য প্ৰৱেশদ্বাৰ মুকলি কৰে। জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত SIT তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে। গোচৰ সংক্ৰান্তত SIT কালি জুবিন গাৰ্গৰ ষ্টুডিঅ'ৰ কেয়াৰটেকাৰ অভিমন্যু তাঁতী, ব্যক্তিগত সহায়ক সাধন নাথ, ঋতু প্ৰয়াগ গাৰ্গ, প্ৰাৰ্থনা বৰাকে ধৰি আন কেইবাগৰাকীৰো ভাষ্য গ্ৰহণ কৰে। SIT ঘটনাৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তৰো কালি ভাষ্য গ্ৰহণ কৰে। ঘটনাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত থকা লোকৰ লগতে বিগত এমাহৰ পৰা দুমাহ ধৰি জুবিন গাৰ্গে যিসকল লোকৰ সৈতে যোগাযোগত আছিল সেইসকল লোকৰো SIT ভাষ্য গ্ৰহণ কৰে। আনহাতে মুখ্যমন্ত্ৰীয়ে কালি সংবাদমেলত জনোৱা অনুসৰি ছিংগাপুৰৰ প্ৰৱাসী ভাৰতীয় ৰূপকমল কলিতা আজি ভাৰতলৈ আহিব। জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ৰূপকমল কলিতা ইয়াতখনত আছিল। অসম ৰাজ্যিক TNAIৰ উদ্যোগত আৰু ডিব্ৰুগড়ৰ নাৰ্ছিং অধ্যয়ৰ সহযোগত কালিৰ পৰা 41 সংখ্যক দ্বিবাৰ্ষিক সন্মিলন অনুষ্ঠিত হৈছে। সন্মিলনৰ কালি অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত সাংবাদিক নিতুমণি শইকীয়াই অংশগ্ৰহণ কৰে। সন্মিলনত নাৰ্ছসকলৰ স্বাৰ্থৰ অনুকূলে কাম কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়। এই সন্মিলনত ৰাজ্যৰ ভিন্ন প্ৰান্তত শিক্ষা গ্ৰহণ কৰি থকা হাজাৰৰো অধিক পঞ্জীয়নভুক্ত পেছাদাৰী নাৰ্ছৰ প্ৰতিনিধি উপস্থিত থাকে। কামৰূপ জিলাৰ আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতে জয়েৰে অভিযান আৰম্ভ কৰিছে। কালি অনুষ্ঠিত গ্ৰুপৰ প্ৰথমখন খেলত ভাৰতে নেপালক 2-0 ব্যৱধানত পৰাস্ত কৰে। ভাৰতে আজি শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কালি অনুষ্ঠিত গ্ৰুপৰ আন এখন খেলত শ্ৰীলংকাই সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰক পৰাস্ত কৰে। কালি অনুষ্ঠিত আন কেইখনমান খেলত ফ্ৰান্সে নৰৱেক, আমেৰিকাই ভিয়েটনামক, তুৰস্কই উগাণ্ডাক, চীনে ঘানাক, চাইনিজ টাইপেই ব্ৰাজিলক, ডেনমাৰ্কে নেডাৰলেণ্ডক পৰাস্ত কৰে। আই চি চি মহিলাৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি গুৱাহাটীৰ বৰ্ষাপাৰাত ষ্টেডিয়ামত হ'বলগীয়া খেলত বাংলাদেশ ইংলেণ্ডৰ মুখামুখি হ'ব। খেলখন বিয়লি 3 বজাৰ পৰা অনুষ্ঠিত হ'ব। বিশ্বকাপত দুয়োটা দলে ইতিমধ্যে 1খনকৈ খেলত জয়ী হৈছে। ইপিনে ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত কালি অনুষ্ঠিত খেলত দক্ষিণ আফ্ৰিকাই নিউজিলেণ্ডক 6 উইকেটত পৰাস্ত কৰে। খেলখনত জয়ৰ বাবে প্ৰয়োজন হোৱা 232 ৰাণ দক্ষিণ আফ্ৰিকাই 4টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে। দলৰ হৈ তাজমিন ব্ৰিটছে 101 আৰু সুনীল উজে অপৰাজিত 83 ৰাণ কৰে। তাজমিন ব্ৰিটছক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে টছত জিকি নিউজিলেণ্ডে 47 অভাৰ আৰু 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 231 ৰাণ সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ হৈ ছফি ডিভাইনে সৰ্বাধিক 85 ৰাণ আৰু ব্ৰুক হলিডেই 45 ৰাণৰ বৰঙণি যোগায়। আপোনালোকে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 89.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্জত শুনিছে। নামনি অসমৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি FM বেণ্ডৰ 102 মেগাহাৰ্জত আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ পৰা, 103.3 মেগাহাৰ্জত আকাশবাণী ধুবুৰী কেন্দ্ৰৰ পৰা, 102.6 মেগাহাৰ্জত গোৱালপাৰাৰ ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙৰ লগতে নিউজ অন AIR এপতো শুনিব পাৰে। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ প্ৰজন্মা চহৰীয়াৰ সৈতে।
দেশীয় বজাৰত সোণৰ দাম বৃদ্ধিৰ ধাৰা অব্যাহত আছে। নতুন দিল্লীত 24 কেৰেটৰ 10 গ্ৰাম সোণৰ দাম 1,30,000 টকা হোৱাৰ বিপৰীতে অসমৰ বজাৰত সোণৰ দাম 1,20,000 টকা হোৱাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰকাশ কৰিছে। কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ দিনা ইয়ত বিনোদন কৰা প্ৰৱাসী অসমীয়াসকলৰ ভিতৰত ৰূপকমল কলিতা আজি SIT ওচৰত হাজিৰ হ'ব। এয়া ডি এছ এম ট্ৰিবিউন কাকতৰ বাতৰি। দি টাইমছ অব ইণ্ডিয়া কাকতে কণ্ঠশিল্পীগৰাকীৰ দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু প্ৰবীণ বৈশ্যৰ বেংক একাউণ্টত মুঠ 1,10,00,000 টকা লেনদেনৰ তথ্য SIT লাভ কৰাৰ বাতৰি প্ৰকাশ কৰিছে। মানৱ দেহৰ প্ৰতিৰোধ তন্ত্ৰৰ বিৰল গৱেষণাৰ বাবে মেৰী ই ব্ৰাংকো, ফ্ৰেড ৰেমছডেল আৰু চিমন চাকাগুচিলৈ 2025 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। অসমীয়া খবৰ কাকতে আলোকচিত্ৰসহ এই বাতৰি প্ৰকাশ কৰিছে। অসমত বুনিয়াদী অৰ্থনীতি সবলীকৰণৰ উদ্দেশ্যে মহানগৰী খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজি অৰুণোদয় 3.0 আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব। এয়া আমাৰ অসম কাকতৰ বাতৰি। মাত্ৰ 5% ভাৰতীয় শিক্ষাৰ্থীক মাৰ্কিন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব পাৰিব বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে নিৰ্দেশনা দিছে। নিয়মীয়া বাৰ্তা কাকতে এই বাতৰিক শীৰ্ষস্থান দিছে। দৈনিক অসম কাকতে বিহাৰত অহা 6 আৰু 11 নৱেম্বৰত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ বাতৰি প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কালি ৰাজ্যৰ শিক্ষকসহ 2 গৰাকী শিক্ষাৰ্থীলৈ NSS বঁটা আগবঢ়োৱাৰ বাতৰি দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰৰ তথ্য মতে 2023 বৰ্ষত ৰাজ্যত ভাৰতীয় দণ্ডবিধি আৰু বিশেষ তথা ৰাজ্যিক আইনৰ অধীনত মুঠ 64,959 অপৰাধজনিত ঘটনা সংঘটিত হৈছে। দৈনিক অগ্ৰদূত কাকতে এই বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ধুবুৰী, দক্ষিণ হালমাৰা, মানকাছৰ আৰু চৰাঞ্চলত নিয়োজিত শিক্ষয়িত্ৰীসকলক গৃহ বা নিকটৱৰ্তী জিলালৈ বদলি কৰাৰ বাবে মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ, গুৱাহাটীৰ খানাপাৰাত আজি অৰুণোদয়ৰ 3য় পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠান আৰু ICC মহিলাৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি গুৱাহাটীত হ'বলগীয়া খেলত বাংলাদেশ ইংলেণ্ডৰ মুখামুখি। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত।